Iya, akak bani. Batari khoite, moi, bhasari debi. Etia pradhan batari khomu hul. Pradhan mantri Narendra Modi adhyakshotat onushtito cabinet boithokot aji kebatao siddhanto grohon kora hoy. Kendriya Grihamantri Amit Shahe aji Notun Dillit The Emergency Diaries Air Dead Fortis a Leader shirkhok grontho unmochon kore. ইরানৰ সংসদে আজি ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সন্থাৰ সৈতে সহযোগিতাৰ বাতিল কৰাৰ বিধেয়কত অনুমোদন দিছে পুৰীত পৰহিলৰ পৰা বিশ্ব প্ৰসিদ্ধ মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে আৰু পুৰুষৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক 3-0 পৰাজিত কৰে এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে 3,626 কোটি টকা ব্যয় সাপেক্ষে পুনে মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবৰ্ধনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ কথা অৱগত কৰি কয় যে 13টা ষ্টেচনেৰে 12.75 কিলোমিটাৰ দৈৰ্ঘ্যৰ অতিৰিক্ত ৰেলপথটো নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে তেওঁ কয় যে পুনে মেট্ৰ ৰেল প্ৰকল্পই তথ্য প্ৰযুক্তি হাব বাণিজ্যিক অঞ্চল শিক্ষা প্ৰতিষ্ঠান আৰু আৱাসিক অঞ্চলক সামৰি ৰাজহুৱা পৰিবহণ ব্যৱস্থা সুচল কৰিব শ্ৰীবৈষ্ণৱে কয় যে কেবিনেটে লগতে ঝাৰখণ্ডৰ ঝাৰিয়াৰ কয়লা খনি পুনৰ প্ৰৱৰ্তনৰ বাবে মাষ্টাৰ প্লেনৰ পুনৰীক্ষণ কৰিব তেওঁ কয় যে পুনৰ প্ৰৱৰ্তন কৰা মাষ্টাৰ প্লেনৰ জৰিয়তে ঝাৰিয়া কয়লা খনিৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন ভূমিৰ বিনিময়ত ক্ষতিপূৰণ দিয়া আদি বিষয়সমূহ সামৰি লোৱা হৈছে তেওঁ কয় যে ইয়াৰ বাবে 5,940 কোটি টকা ধাৰ্য কৰা হৈছে শ্ৰীবৈষ্ণৱে লগতে জানিবলৈ দিয়ে যে কেবিনেটে লগতে উত্তৰ প্ৰদেশৰ আগ্ৰাত আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাব ইয়াৰ ফলত আলু আৰু মিঠা আলুৰ উৎপাদন বৃদ্ধি আৰু আলু বীজৰ সংৰক্ষণৰ ব্যৱস্থাপনা তথা মূল্য সংযোজনেৰে খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষা কৃষকৰ আয় আৰু চাকৰিৰ সৃষ্টি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দেশৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা 50 বছৰ পালনৰ সিদ্ধান্ত লোৱা হয় তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ সাহসিকতাৰে বিৰোধিতা কৰা অসংখ্য লোকৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত লয় বৈঠকৰ পূৰ্বে জৰুৰীকালীন সময়ত দেশৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ হকে যুঁজ দিয়া ব্যক্তিসকলৰ স্মৃতিত 2 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় তেওঁ কয় যে আজিৰ বৈঠকত এক্সিঅম 4 মহাকাশ অভিযানৰ সফল উৎক্ষেপণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰা হয় এই অভিযানৰ ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্টেইন সুধাংশু শুক্লাসহ হাংগেৰী পোলেণ্ড আৰু আমেৰিকাৰ 4গৰাকী মহাকাশচাৰী মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে 1975 চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ 50 বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা কৰ্মী সাংবাদিক শ্ৰমিক সংগঠনৰ নেতাকে ধৰি প্ৰায় 1.5 লাখ লোকক কাৰাৰুদ্ধ কৰিছিল আৰু সংবাদ মাধ্যমৰ স্বাধীনতা বিলুপ্ত কৰিছিল ভাৰতীয় জনতা পাৰ্টী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে ধৰি ভালেমান সংগঠনে আজি অসমতো সংবিধান হত্যা দিৱসৰ আয়োজন কৰিছে এই দিৱসত দেশৰ সাংবিধানিক পৰম্পৰা আৰু বাক স্বাধীনতা যাতে কোনোপধ্যে খৰ্ব নহয় এই ক্ষেত্ৰত কাম কৰি যাবলৈ সকলো সংকল্পবদ্ধ হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত দ্য ইমাৰজেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেড ফৰ্টিজ এ লিডাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ইয়াৰ বিৰুদ্ধে এগৰাকী যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাত এই গ্ৰন্থখনত স্থান দিয়া হৈছে গণতন্ত্ৰৰ প্ৰমূল্যসমূহ ৰক্ষা আৰু ইয়াৰ প্ৰচাৰৰ বাবে শ্ৰীমোদীয়ে কেনেদৰে তেওঁৰ জীৱন অতিপাত কৰিছে তাৰ সবিশেষ বৰ্ণনা কৰা হৈছে শ্ৰীমোদীৰ সৈতে বিভিন্ন সময়ত সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এগৰাকী যুৱ প্ৰজন্মৰ ব্যক্তিক গঢ় দিয়াৰ বাবে এই গ্ৰন্থখন বিশেষ সহায়ক হ'ব সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই গ্ৰন্থখনে জৰুৰীকালীন বৰ্ষসমূহত কিদৰে তেওঁ জীৱন অতিবাহিত কৰিছিল সেই বিষয়ে আভাস পাব প্ৰধানমন্ত্ৰীয়ে কয় যে যি সময়ত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল সেই সময়ত তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী যুৱ প্ৰচাৰক আছিল শ্ৰীমোদীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে চলোৱা সংগ্ৰাম তেওঁৰ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত এটা বিশেষ অভিজ্ঞতা আছিল তেওঁ কয় যে দেশৰ গণতান্ত্ৰিক পৰিকাঠামো সংৰক্ষণৰ বাবে সেই সময়ছোৱাত তেওঁ অধিক দৃঢ় কৰি তুলিছিল আৰু ৰাজনৈতিক পৰিসৰৰ বাহিৰতো তেওঁ জনসাধাৰণৰ পৰা অধিক শিক্ষা লাভ কৰিছিল শ্ৰীমোদীয়ে সেই অন্ধকার সময়ছোৱাত যিসকল ভুক্তভোগী লোক তথা তেওঁলোকৰ পৰিয়ালবৰ্গক সামাজিক মাধ্যমযোগে তেওঁলোকৰ সেই সময়ৰ অভিজ্ঞতা অৱগত কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে লগতে কয় যে এই দিন পালনেৰে দেশৰ যুৱ প্ৰজন্মৰ মাজত 1975ৰ পৰা 1977 চনলৈ দেশৰ জৰুৰীকালীন অৱস্থাৰ লজ্জাজনক পৰিস্থিতি সন্দৰ্ভত সজাগতা চলোৱাৰ প্ৰয়াস কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ সংসদে আজি ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সন্থাৰ সৈতে সহযোগিতাৰ বাতিল কৰাৰ বিধেয়কত অনুমোদন দিছে। ইৰাণৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ তিনিটা পাৰমাণৱিক ইস্ফাহান, ফৰ্ডো আৰু নাটানছত আক্ৰমণ চলোৱাৰ পাছত এই সিদ্ধান্ত লোৱা হয়। সংসদৰ মুকলি অধিৱেশনত সাংসদসকলে এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। 223 প্ৰতিনিধিৰ ভিতৰত 221 ইয়াৰ সপক্ষে মত প্ৰকাশ কৰাৰ বিপৰীতে এগৰাকীয়ে ইয়াৰ বিৰোধিতা আৰু এগৰাকী মত প্ৰকাশৰ পৰা বিৰত থাকে। ইৰাণৰ কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোকে তেওঁলোকৰ দেশৰ সাৰ্বভৌমত্ব, সুৰক্ষা আৰু জনসাধাৰণৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইৰাণে আজি ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ হৈ কাম কৰাৰ বাবে 3 লোকক দোষী সাব্যস্ত কৰিছে। 14 আৰু 23 জুনতো কেইবাগৰাকীও লোকক চোৰাংচোৱাগিৰি কাৰ্যৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত অব্যাহত থকাৰ মাজতে এতিয়ালৈকে 700 লোকক চোৰাংচোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে। স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ইৰাণৰ চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহে দেশখনৰ কেইবাখনো প্ৰদেশৰ পৰা এই লোকসকলক গ্ৰেপ্তাৰ কৰিছে। ইৰাণৰ বিৰুদ্ধে ইজৰাইলে ব্যাপক পৰিসৰত অভিযান চলোৱাৰ পাছত যোৱা 13 চনৰ পৰা মধ্য প্ৰাচ্যত যুদ্ধ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে। তেহৰানেও ইজৰাইলৰ সামৰিক ক্ষেত্ৰত লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছে। দুয়োখন দেশে যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ কৰাৰ পাছত দুয়োখন দেশৰ মাজত সংঘাতৰ অৱসান ঘটিছে। ওড়িশাৰ পুৰীত বিশ্বপ্ৰসিদ্ধ মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। পৰহিলৈৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হ'ব। ওড়িশা আৰক্ষীয়ে যান বাহনৰ আহ যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহাপ্ৰভু জগন্নাথ, সুভদ্ৰা আৰু বলভদ্ৰ ৰথৰ চাৰিওকাষে নিশ্চিত্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ উপৰিও পুৰীৰ উপকূলীয় অঞ্চলসমূহতো নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। প্ৰথমবাৰৰ বাবে পুৰী আৰু ইয়াৰ চাৰিওকাষে কৃত্ৰিম বুদ্ধিমত্তাযুক্ত সমূহীয়া নিয়ন্ত্ৰণ ব্যৱস্থাৰে 275 CCTV সংস্থাপন কৰা হৈছে। পবিত্ৰ উপকূলীয় চহৰ পুৰীত আৰক্ষীয়ে 200 দল BSF আৰু CRPFৰ 8 কোম্পানী নিয়োজিত কৰা হৈছে। সাগৰীয় আৰক্ষী আৰু উপকূলৰক্ষীয়ে ভাৰতীয় নৌবাহিনীৰ সেনা বিষয়াক অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰাৰ বাবে সাগৰ অঞ্চলত টহল দিয়াৰ নিৰ্দেশ দিয়া হৈছে। পুৰুষৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক 3 পৰাজিত কৰে। দ্বিতীয়খন ছেমিফাইনেলত মহাৰাষ্ট্ৰই উৰিষ্যাক 4-1 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলত তামিলনাডু মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত দ্য ইমাৰ্জেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেড ফৰ্ট ইজ এ লিডাৰ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। ইৰাণৰ সংসদে আজি ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক কাৰ্যসূচী আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সন্থাৰ সৈতে সহযোগিতাৰ বাতিল কৰাৰ বিধেয়কত অনুমোদন দিছে। পুৰীত পৰহিলৈৰ পৰা বিশ্ব প্ৰসিদ্ধ মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰা সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু পুৰুষৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক 3-1 পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।